হেল্ল'
হয় কল্যাণী দেৱীৰ নম্বৰ হয়নে এইটো?
হয় হয়,
মই কৃষাৰ্থক হেল্পলাইন এপাৰ্ট কৃষি বিভাগৰ ফালৰ পৰা ফোন কৰিছিলোঁ আপোনাক। আপুনি যোৱা নৱেম্বৰ মাহত কৃষাৰ্থকৰ ফালৰ পৰা আপোনাৰ ফোনত টেলিগ্ৰাম নামৰ এপ এটা ডাউনলোড কৰিছিলে আৰু তাতে কিছুমান অধ্যায় পঢ়িছিলে সঞ্চয় পেঞ্চন লোন আদিৰ ওপৰত, আৰু তাতে এখন এপাৰ্টৰ ওপৰত চাৰ্টিফিকেটো পাইছিলে আপুনি আপোনাৰ ফোনতে। মই কৃষাৰ্থক হেল্পলাইন এপাৰ্ট কৃষি বিভাগৰ ফালৰ পৰা ফোন কৰিছিলো আপোনাক। আপুনি যোৱা নৱেম্বৰ মাহত কৃষাৰ্থকৰ ফালৰ পৰা আপোনাৰ ফোনতে টেলিগ্ৰাম নামৰ এটা এপ ডাউনলোড কৰিছিলে, তাতে কিছুমান অধ্যায়ো পঢ়িছিলে সঞ্চয় পেঞ্চন লোন আদিৰ ওপৰত, আৰু তাতে এখন এপাৰ্টৰ পৰা চাৰ্টিফিকেটো পাইছিলে আপুনি আপোনাৰ ফোনতে। হয়, মনত আছেনে আপোনাৰ?
মনত নাই, এতিয়া কি কৰিব?
আপুনি তাতে ফৰ্ম এখন ফিল আপ কৰিছিলে বিত্তীয় স্বাস্থ্য জৰীপ বা ফাৰ্মাৰ হেল্থ ছাৰ্ভে বুলি, সেই ফৰ্মখনত আপোনাক কিছুমান তথ্য আধৰুৱা হৈ আছিলে, গতিকে আধৰুৱা তথ্যখিনি ল'বলৈ আপোনাক ফোন কৰা হৈছিলে আৰু লগতে কেইটামান চৰকাৰী আঁচনিৰ বিষয়েও জনাবলৈ আপোনাক ফোন কৰা হৈছিলে। আপুনি কৃষাৰ্থকৰ ফালৰ পৰাই টেলিগ্ৰাম এপটো ডাউনলোড কৰা নাছিলে জানো? আমাৰ এজন সহায়ক গৈছিলে নহয় দাদুল বৰা নামৰ, তেখেতে কৰোৱাই দিছিলে নেকি আপোনালোকৰ ফোনতে? হয় হয়, পঞ্চায়তত হৈছিলে যে
আপোনালোকে।
আচ্ছা, তাতে আপুনি ফৰ্ম এখন যে ফিল আপ কৰিছিলে আৰু এখন এপাৰ্টৰ পৰা চাৰ্টিফিকেটো পাইছিলে আপোনাৰ ফোনতে?
হয় হয় পাইছো।
হয় হয়, আৰু সেই ফৰ্মখনত আপোনাৰ কিছুমান তথ্য আধৰুৱা হৈ আছে, গতিকে আধৰুৱা তথ্যখিনি ল'বৰ কাৰণে আৰু কেইটামান চৰকাৰী আঁচনিৰ বিষয়ে জনাবলৈ আপোনাক এই ফোন কলটো কৰা হৈছে। আপোনাৰ সম্পূৰ্ণ নাম কল্যাণী দেৱী?
হয়, কল্যাণী দেৱী।
আচ্ছা, আপোনাৰ ঘৰ নগাঁও জিলা?
হয়।
আপোনাৰ বয়স কিমান? হেল্ল' 27। আচ্ছা, আপোনাৰ ঘৰৰ সদস্য কেইজন, মানে পৰিয়াল কিমান আপোনাৰ?
চাৰিজন।
আচ্ছা, তেখেতসকলৰ নাম আৰু বয়সটো জনাব। আপোনাৰ হাজবেণ্ডৰ নাম?
উকিল নাথ।
আচ্ছা, তেখেতৰ বয়স?
40 হৈ যাব।
আচ্ছা, আৰু আপোনাৰ ল'ৰা ছোৱালী?
ছোৱালীৰ 12 বছৰ, ল'ৰাটোৰ 9 বছৰ।
আচ্ছা, ছোৱালীজনীৰ নাম?
সীতা নাথ।
আচ্ছা, আৰু ল'ৰাজনৰ নাম?
তাপস।
তাপস। আচ্ছা, আপোনালোকে খেতি বাতি কৰেনে? আচ্ছা, এনে ধানৰ খেতি কৰে নে আৰু কিবা বেলেগ খেতিও কৰে আপোনালোকৰ?
বেলেগৰ নিজৰ খেতি নাই, বেলেগৰ মাটি লোকৰ খেতি কৰে,
মাটি লৈ খেতি কৰে।
হয়।
আচ্ছা, এনে আৰু কিবা ইনকামৰ চ'ৰ্চ আছে নেকি আপোনালোকৰ, অকল নে অকল খেতিয়ে কৰে? আপোনাৰ এনে মাহত ইনকাম কিমানমান হয়, 6-7 হাজাৰমান হয়নে?
নাই, ইমান ইনকাম নাই, ইনকাম নাই, লোকৰ
হাজিৰা
হয়।
আচ্ছা, আৰু আপোনালোকে এইখিনি খৰচ পাতি কৰাৰ পিছত কেতিয়াবা হাতত ৰৈ যায় নে 500-1000মান সঞ্চয় কৰিবলৈ বা কেতিয়াবা টানত খৰচ কৰিবলৈ?
নাই নাই, লোকৰ ঘৰত হাত পাতিব লাগে।
হয়, ঠিক আছে বাৰু। মই আপোনাক এতিয়া কেইটামান বেংকিং প্ৰডাক্টৰ বিষয়ে সুধিম, আপুনি যদি জানে জানো বুলি ক'ব, আৰু যদি জানিব বিচাৰে আপুনি গ্ৰহণ কৰিবৰ কাৰণে তেনেহ'লে আপুনি মোক সুধিব পাৰিব, বা আপুনি কিবা তথ্য বহলাই জানিব বিচাৰিলেও মোক সুধিব পাৰিব। আপোনালোকৰ বেংকৰ একাউণ্ট আছে?
আছে।
এটিএম কাৰ্ড, চেকবুক এইবোৰৰ বিষয়ে জানেনে, শুনিছেনে?
কি?
এটিএম কাৰ্ড আৰু চেকবুক এইবোৰৰ বিষয়ে জানেনে, আপুনি শুনিছেনে?
শুনিছো।
আচ্ছা, ৰেকাৰিং একাউণ্ট, PPF একাউণ্ট এইবোৰৰ বিষয়ে জানেনে?
নাই নাই
আৰু গুগল পে', ফোন পে' এইবোৰৰ বিষয়ে শুনিছেনে?
শুনিছো।
আচ্ছা, আয়ুষ্মান কাৰ্ডখন বনাইছেনে?
হয়, বনাইছো।
আচ্ছা ঠিক আছে, মই ৰেকাৰিং একাউণ্ট আৰু PPF একাউণ্টৰ বিষয়ে আপোনাক বুজাই দিছোঁ। ৰেকাৰিং একাউণ্টত আপোনাৰ এতিয়া যিটো নৰ্মেল ছেভিং একাউণ্ট আছে, সেই একাউণ্টত আপুনি পইচা পাতি জমা কৰে, কিন্তু তাৰ পৰাতো আপুনি সুত নাপায় ন? কিন্তু আপুনি হয় সেই বেংকতে যদি ৰেকাৰিং বুলি একাউণ্ট এটা খোলে, তাতে যদি মাহিলী মিনিমাম 100 টকাৰ পৰাও জমা কৰে, তাত আপুনি প্ৰতি 3 মাহৰ মূৰে মূৰে সুত এটা লাভ কৰিব পাৰে, আৰু প্ৰতি বছৰে বছৰে আপুনি এটা সুত লাভ কৰিব পাৰে। আৰু PPFটো হৈছে আপোনালোকৰ প্ৰতি মাহে মাহে আপুনি তাতে মিনিমাম 500 টকাৰ পৰা জমা কৰিব লাগে, আৰু সেইটো তাৰ যিটো সুত আছে, সুতৰ পৰিমাণটো প্ৰতি মাহে মাহে আপোনাৰ বাঢ়ি গৈ থাকে। আৰু PPFটো মেক্সিমাম আপুনি মানে বেছিকৈ আপুনি 15 বছৰৰ কাৰণে খুলিব পাৰে, আৰু ৰেকাৰিংটো আপুনি মেক্সিমাম 10 বছৰৰ কাৰণে খুলিব পাৰে, তাতকৈ কমৰ কাৰণেও খুলিব পাৰে, কিন্তু মেক্সিমাম 10 বছৰৰ কাৰণে খুলিব পাৰে। আপোনাৰ যেতিয়া ল'ৰা ছোৱালী দুজন যিহেতু সৰুৱে হৈ আছে, তেখেতসকলৰ নামত আৰু তেখেতসকলৰ ভৱিষ্যতে পঢ়া শুনা কৰিবৰ কাৰণে আপুনি ৰেকাৰিং একাউণ্ট এটা খুলি থ'ব পাৰে, মিনিমাম 100 টকাৰ পৰাও থ'ব পাৰে, আৰু সেইটো আপুনি বেংকতো খুলিব পাৰে বা পোষ্ট অফিচতো খুলিব পাৰে, আপোনাৰ য'তেই সুবিধা হয় ত'তে আপুনি এই ৰেকাৰিং একাউণ্টটো খুলি দিব পাৰে আপোনাৰ ল'ৰা ছোৱালীকেইজনৰ নামত। আৰু যিটো PM কিষাণৰ পইচা, সেই পইচাটো পাইছেনে আপোনালোকে? পাইনে?
হয় পাই আছোঁ।
আচ্ছা ঠিক আছে, আৰু দুটামান চৰকাৰী ইঞ্চুৰেঞ্চ আঁচনিৰ বিষয়ে জনাই দিছোঁ। এটা হৈছে আপোনালোকৰ জীৱনজ্যোতি বীমা আৰু এটা হৈছে সুৰক্ষা বীমা। জীৱনজ্যোতি বীমাটোত আপুনি বছৰি 436 টকাকৈ জমা কৰিব লাগে এটা বছৰত, মানে প্ৰতি বছৰে বছৰে, আৰু 436 টকা প্ৰতি বছৰে আপোনালোকৰ ডেথ ইঞ্চুৰেঞ্চ হয়, মানে লাইফ ইঞ্চুৰেঞ্চ যাতে কৰে, তাৰ যদি কেতিয়াবা মৃত্যু হৈ যায়, মৃত্যু হ'লে তেখেতৰ পৰিয়ালে 2 লাখ টকাৰ এটা সাহাৰ্য লাভ কৰিব পাৰে। আৰু এইটো আৰু এটা আছে সুৰক্ষা বীমা, এইটোত বছৰত আপুনি 20 টকাকৈ জমা কৰিব লাগে, আৰু এইটো যাৰ নামতে খোলে, তেখেতৰ যদি কেতিয়াবা এক্সিডেণ্ট হয়, হাত ভৰি ভঙা এনেকুৱা ধৰণৰ কিবা হয়, তেতিয়াহ'লে 1 লাখ টকাৰ এটা সাহাৰ্য লাভ কৰিব পাৰে, আৰু যদি দুটা অংগ কেতিয়াবা নষ্ট হয়, তেতিয়াহ'লে 2 লাখ টকাৰ এটা সাহাৰ্য লাভ কৰিব পাৰে। গতিকে আপোনালোকে এই আঁচনিকেইটা গ্ৰহণ কৰিব পাৰে। আৰু জীৱনজ্যোতি বীমাটো 18-50 বছৰ বয়সৰ সকলো ব্যক্তিয়ে কৰিব পাৰে, আৰু সুৰক্ষা বীমাটো 18-70 বছৰ বয়সৰ সকলো ব্যক্তিয়ে কৰিব পাৰে।
নহ'লে নাপাওঁ নেকি পইচাখিনি?
কি ক'লে?
এক্সিডেণ্ট নহ'লে নাপাওঁ নেকি পইচাখিনি?
হয় হয়, এক্সিডেণ্ট নহ'লে নাপাব। আপোনালোকৰ এক্সিডেণ্ট হৈ হাত ভৰি ভঙা বা কিবা ক্ষতি হ'লে আপুনি এই পইচাটো লাভ কৰিব পাৰে।
আৰু নহ'লে নাপাওঁ ন?
হয় নাপায়।
দুখীয়া মানুহ, বিকলাংগ মানুহ কিবা এটা সহায় কৰিলে এইটো সুবিধা মই চাইছোঁ। অৰুণোদয় মই পোৱা নাই।
আপুনি অৰুণোদয় পোৱা নাই?
নাই পোৱা নাই।
আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে নে অৰুণোদয়ৰ কাৰণে?
ফৰ্ম দিছিল, মোৰ গাঁৱৰ মানুহ এজনী নিদিলে, লৈ গ'ল। মোৰ নাই এতিয়া ফৰ্ম, একো ফিল আপ কৰা নাই।
আপুনি নিজে ডাইৰেক্ট গৈ DC অফিচত এই ফৰ্ম ফিল আপ কৰি আহিব পাৰিব। তাতে আপোনালোকৰ DC অফিচ আছে নহয়, সেই DC অফিচত যাব, তাতে ফৰ্ম দিয়ে, সেই ফৰ্ম ফিল আপ কৰি ছাবমিট কৰি দিব আপুনি DC অফিচতে, তেতিয়া আপোনাৰ এইটো ডাইৰেক্ট হৈ যাব, ডাইৰেক্ট আপুনি কৰিব পাৰিব।
এতিয়া দিব নেকি?
আপুনি এতিয়াও দিব পাৰে, আপুনি গৈ এবাৰ সুধি আহিব তাতে DC অফিচত, মানে কোনোবা কোনোবা জেগাত দি আছে, কোনোবা কোনোবা জেগাত দি থকা নাই চাগৈ, কিন্তু আপুনি গৈ সুধিলে আপুনি ইয়াৰ তথ্যখিনি ভালদৰে বুজিব পাৰিব। যদি আপোনালোকৰ ফৰ্ম নি পেলাই আপোনাক দিয়া নাই, তেনেহ'লে আপুনি ডাইৰেক্ট গৈয়ে এই ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিব পাৰিব তাতে। তাতে আৰু কোনোবাই দিয়ে নিদিয়ে এইটো হিচাপ কৰি থাকিব নালাগে, নিজে গৈয়ে জমা কৰি আহিব পাৰিব।
নহ'লে আপুনি কৰি দিব পাৰিবনে?
মইতো আপোনাৰ এতিয়া গুৱাহাটীত থাকোঁ, আৰু গুৱাহাটীৰ পৰা আপোনাক ফোন কৰা হৈছিলে, গতিকে আমি ইয়াৰ পৰা আপোনালোকক ইনফৰ্মেশ্যনখিনিহে দিব পাৰোঁ, আপুনি ক'ত কেনেকৈ গৈ এপ্লাই কৰিব লাগে বা ক'ত কেনেকৈ আপুনি আঁচনিটো গ্ৰহণ কৰিব লাগে, এই তথ্যখিনিহে দিয়া হয় আমাৰ ফালৰ পৰা। আমাৰ ফালৰ পৰা একো সহায় কৰি দিয়া নহয় যে গৈ পেলাই এইটো কৰি দিব।
মই তাৰ পৰা কামখিনি কৰি দিলে ভাল হ'ল, মোৰ সহায় হ'ল। দুখীয়া মানুহ মানে কি সহায় কৰিলেতো ভাল ন?
হয় সেইকাৰণে মই আপোনাক জনাই দিছোঁ আপুনি ক'ত কেনেকে গৈ এইটো এপ্লাই কৰিব লাগে, এই তথ্যখিনিটো মই আপোনাক জনাই দিলোঁ। আপুনি গৈ ডাইৰেক্ট ডি চি অফিচত যোগাযোগ কৰিব, তাতে ফৰ্ম দিয়ে, সেই ফৰ্ম ফিল আপ কৰি ছাবমিট কৰি দিব। আৰু যদি অকলে যাবলৈ দিগদাৰ পায় তেনেহ'লে আপুনি হাজবেণ্ডক লৈ যাব পাৰে,
হাজবেণ্ডটো বেংগা আছে যে
তেনেহ'লে ওচৰৰ কোনোবা আপোনালোকৰ বাইদেউ দাদা কোনোবা আছে যদি তেখেতসকলক লৈ যাব পাৰিব।
নাই মোৰ এনেকুৱা মানুহ নাই, সহায় কৰা মানুহ নাই আৰু।
হয় তেনেহ'লে আপোনালোকৰ গাঁৱত গাঁও সখী বা কিবা গ্ৰাম সখী এনেকুৱা ধৰণৰ কিবা থাকে নহয় গাঁৱত, তেখেতসকলৰ লগত গৈও কৰিব পাৰে আপুনি। আৰু কিবা লোন লৈছে নেকি আপোনালোকে বেংকৰ ফালৰ পৰা, এনে আত্মসহায়ক গোট এইবিলাকৰ পৰা কিবা লোন লৈছে আপোনালোকে?
মই খাব নোৱাৰো, এবেলা খালে আবাৰ এবেলা নোৱাৰো, আৰু কি বন্ধন গোট ল'ম, দুখীয়া মানুহ।
ঠিক আছে বাৰু, তেনেহ'লে মই কিবা যদি তথ্য আপুনি আৰু জানিব বিচাৰে তেনেহ'লে আপোনাৰ টেলিগ্ৰাম এপত এটা টোল ফ্ৰী নাম্বাৰ দিয়া আছে, কিবা আৰু জানিব বিচাৰিলে আপুনি সেই নাম্বাৰটোত ফোন কৰি আমাৰ লগত যোগাযোগ কৰিব পাৰিব।
হ'ব হ'ব,
ঠিক আছে।